وجاهدوا في الله حق جهاده هو اجتباكم وما جعل عليكم في الدين من حرج ملة أبيكم إبراهيم هو سماكم المسلمين من قبل وفي هذا ليكون الرسول شهيدا عليكم وتكونوا شهداء على الناس فأقيموا الصلاة وآتوا الزكاة واعتصموا بالله هو مولاكم فنعم المولى ونعم النصير.
আৰু আল্লাহৰ পথত জিহাদ কৰা যেনেকৈ জিহাদ কৰা উচিত তেওঁ তোমালোকক মনোনীত কৰিছে। তেওঁ দিন সম্পৰ্কে তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই। এইটো তোমালোকৰ পিতা ইব্ৰাহিমৰ দিন। তেওঁৱেই তোমালোকক ইয়াৰ পূৰ্বে নামাকৰণ কৰিছে মুছলিম হিচাপে, আৰু এই কিতাপতো এই নামেৰেই নামাকৰণ কৰা হৈছে, যাতে ৰাসূল তোমালোকৰ বাবে সাক্ষী হয় আৰু তোমালোকে মানৱ জাতিৰ বাবে সাক্ষী হোৱা। সেয়ে তোমালোকে ছালাত কায়েম কৰা, জাকাত প্ৰদান কৰা আৰু আল্লাহক মজবুতকৈ অৱলম্বন কৰা। তেওঁৱেই তোমালোকৰ অভিভাৱক। তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।